ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা 25 জানুৱাৰীত হ'বলগীয়া দশম মিচিং যুৱ মহোৎসৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ। শিৱসাগৰ জিলাত অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ লক্ষ্যৰে শিল্পী মানস ৰবীনৰ উদ্যোগত গঠিত ৰবীন আৰ্মিত পঞ্জীয়ন প্ৰক্ৰিয়া অনুষ্ঠিত। মাজুলী জিলাত অহা 19 জানুৱাৰীৰ পৰা জাপানী এনকেফেলাইটিছৰ চিটা প্ৰদান অভিযান আৰম্ভ আৰু অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰৰ বাবে অসমৰ 4খন জিলাৰ প্ৰাৰ্থীৰ নিযুক্তি ৰেলী। ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা 25 জানুৱাৰীত দশম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। 29 জানুৱাৰীত এই মহোৎসৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব। 5-দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া মহোৎসৱৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলি আছে। এই সন্দৰ্ভত মিচিং জনগোষ্ঠী অগ্ৰণী সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিল দলেই এইদৰে কয়।
ইতিমধ্যে আমাৰ গাঁৱৰ যিবোৰ প্ৰস্তুতি, আমি 10,000 ডেলিগেশ্যনক কলাকুশলীক আমি আদৰিবলৈ, আৰু যিহেতুকে আমাৰ 29 তাৰিখে আমাৰ অমিত শ্বাহজী আহিব ভাৰতৰ গৃহমন্ত্ৰী, তেখেতক আদৰিবলৈ 2,00,000 মানুহে আমি ৰাইজে মিচিং ৰাইজে আদৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি শেষ কৰিছো। 2,00,000 মানুহ আৰু 10,000 আমাৰ যি ডেলিগেশ্যন আছে তেখেতসকলক আমি আদৰিবৰ কাৰণে আমাৰ এটা ছিষ্টেমৰ জৰিয়তে আমি গোটেই কাম কাজবোৰ কৰোঁ। সেই ছিষ্টেমটোক নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়া আমাৰ থাকে, তাৰে আখৰা এটা আমি যোৱাকালিৰ পৰা ইয়াতে আৰম্ভ কৰিছো। 2,000 ভলণ্টিয়াৰ্ছক লৈ আমি যোৱাকালিৰ পৰা আমাৰ 2টা ছেচনৰ প্ৰশিক্ষণ আমি ইয়াতে আৰম্ভ কৰিছিলো। যোৱাকালি আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু মহোদয়ে আমাৰ এছেম্বলি, ফাৰ্ষ্ট এছেম্বলি ভলণ্টিয়াৰ্ছৰ তেখেতে শুভাৰম্ভ কৰে। আমাৰ মিচিং অটনমাছ কাউন্সিলৰ চেয়াৰমেন সুনীল পেগু মহাশয় তেখেতো উপস্থিত থাকে।
অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীৰূপে পৰিচিত মিচিংসকলৰ এই মহোৎসৱত জনগোষ্ঠীটোৰ পৰম্পৰা, কলাকৃষ্টি আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। 1966 চনত মিচিং জাতীয় সংগঠনৰ আহ্বানমৰ্মে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী চিলাপথাৰলৈ আহিছিল। 60 বছৰৰ পাছত এই মহোৎসৱত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী আমোলা উপস্থিত থাকিব বুলি টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক দলে প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত থকা মিচিংসকলক আৰ্থ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু সাহিত্য ক্ষেত্ৰত আগুৱাই নি সুস্থ যুৱ সমাজ গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা এই সমাৰোহক লৈ ইতিমধ্যে মিচিং জনবসতি অধ্যুষিত অঞ্চলসমূহত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাত আজি অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ লক্ষ্যৰে শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আৰ্মিত পঞ্জীয়ন প্ৰক্ৰিয়া অনুষ্ঠিত হয়। শেহতীয়াকৈ শিল্পীগৰাকীয়ে মুকলি কৰা ৰবীন আৰ্মি এপৰ জৰিয়তে অসমীয়া যুৱক যুৱতীৰ দক্ষতা বিকাশৰ লগতে আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ চেষ্টা কৰা হৈছে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত পঞ্জীয়ন প্ৰক্ৰিয়াত আজি বিশিষ্ট ছবি পৰিচালক ৰাজেশ ভূঞা উপস্থিত থাকে। শিৱসাগৰত ইতিমধ্যে 150 জনৰো অধিক দক্ষতাসম্পন্ন যুৱক যুৱতীয়ে এই এপত নিজৰ নাম পঞ্জীয়ন কৰে। ৰবীন আৰ্মিয়ে যুৱক যুৱতী সকলক বিভিন্ন ক্ষেত্ৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছতে আনুষ্ঠানিকভাৱে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰে। কৰ্মই ধৰ্ম বাণীক সাৰোগত কৰি ৰবীন আৰ্মি এখন নতুন কৰ্মমুখী আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে।
এই এপটোৰ জৰিয়তে আপোনালোকে কিছুমান কাম কৰাবলৈ অৰ্ডাৰ কৰিব পাৰিব। মানুহ যেনে ইলেক্ট্ৰিচিয়ান, পাইপৰ মিস্ত্ৰী, প্লাম্বাৰ, কাঠ মিস্ত্ৰী, কাৰ্পেণ্টাৰ, পুৰণা যিবোৰ ফাৰ্নিচাৰ ৰং কৰাব লাগে বা কিবা কৰিব লাগে, কাঠৰ কাম কৰিব লাগে, তাৰ কাৰণে মানুহ পাব। ঠিক সেইদৰে হস্পিটেলৰ ৰোগী ৰখীয়াৰ পৰা আৰম্ভ কৰি হস্পিটেলৰ মানুহৰ চোৱা চিতা কৰা বা হস্পিটেলৰ বিভিন্ন ধৰণৰ সহায়, যেনেকে কাৰোবাক ব্লাড লগা হ'ল, কিবা লগা হ'ল, ইত্যাদি বিভিন্ন ধৰণৰ মেডিকেল ছাপৰ্ট ছিষ্টেম এটা আমি গঢ়ি তুলিছো। অত্যন্ত সহৃদয়তাৰে আমাৰ ৰবীন আৰ্মিৰ কেপ্টেইনসকলে আপোনালোকক সহায় কৰিব। ঠিক সেইদৰে কাৰোবাক যদি পাৰ্ট টাইম ড্ৰাইভাৰ লাগে, কাৰোবাক যদি কিটচেন গাৰ্ডেন মেকাৰ লাগে, কাৰোবাক যদি টেৰেচ গাৰ্ডেন মেকাৰ লাগে, কাৰোবাক যদি ফ্লোৰেল গাৰ্ডেন মেকাৰ লাগে, বা কাৰোবাক যদি ঘৰত বিউটিচিয়ান লাগে, কাৰোবাক যদি মাছাজ লাগে, কাৰোবাক যদি ঘৰত নাৰ্ছ লাগে, টিউটৰ লাগে, বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ শিকোৱা বা বিভিন্ন ধৰণৰ বিষয় শিক্ষক ব্যক্তিগতভাৱে লাগে, আটাইবোৰ ৰবীন আৰ্মিয়ে প্ৰভাইড কৰিব।
মাজুলী জিলাত অহা 19 জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ চিটা প্ৰদান অভিযান আৰম্ভ হ'ব। প্ৰাপ্তবয়স্ক লোকসকলক সামৰি ল'বলগীয়া এই কাৰ্যসূচী 21 দিন ধৰি চলিব। 15 বছৰৰ পৰা 65 বছৰ বয়সৰ সকলো যোগ্য প্ৰাপ্ত বয়স্কক এই অভিযানত অন্তৰ্ভুক্ত কৰা হ'ব। এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। মাজুলী জিলাৰ মুঠ জনসংখ্যাৰ 72,000 প্ৰাপ্তবয়স্ক লোকক সামৰি লোৱাৰ লক্ষ্যৰে 468খন গাঁও আৰু 44টা উপ স্বাস্থ্য কেন্দ্ৰ লগ লাগি 344টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে। 426খন বিদ্যালয় আৰু 120টা অংগনবাড়ী কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাজুলী জিলাক জাপানী এনকেফেলাইটিছৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত কৰা বাবে সকলো নাগৰিককে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় সেনাবাহিনীয়ে অসমৰ 4খন জিলা, শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তিৰ ৰেলীৰ ব্যৱস্থা কৰিছে। অহা 22 ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীয়ে ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.inৰ পৰা নিজৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। বাছনি হৈও প্ৰৱেশ পত্ৰ লাভ নকৰা বা যিকোনো ওজৰ আপত্তিৰ বাবে প্ৰাৰ্থীয়ে ইমেইল বা ফোন কৰিব পাৰিব। ইতিমধ্যে 2025 চনৰ জুন জুলাই মাহত অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইনযোগে সাধাৰণ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই আজি বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাৰ কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। উন্নত মানৰ শ্ৰেণীকোঠাই শিক্ষাৰ ক্ষেত্ৰত এটা সুস্থ আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলে। ইয়াৰ ফলত শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি তথা সামগ্ৰিক বিকাশ সম্ভৱ হয়। শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি সাংসদ দত্তই মন্তব্য কৰে। অনুষ্ঠানত বিশ্বনাথ জিলাৰ আয়ুক্ত লক্ষ্মী নন্দন চহৰীয়া, বিশ্বনাথ জিলা পৰিষদৰ সভাপতি সুনীতা তাঁতি, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি 3:05 প্ৰচাৰ হোৱা মীন বিভাগৰ উন্নয়ন সন্দৰ্ভত হোজাই জিলাৰ জিলা মীন বিষয়া ভৱানী প্ৰসাদ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ হোজাই জিলাৰ সংবাদদাতা মিণ্টু তামুলী ফুকনে। অহা 18-28 জানুৱাৰীলৈ মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। 10-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ভাওনা সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই ভাওনা সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 20 নিৰ্বাচিত প্ৰতিযোগিতামূলক আৰু 3 প্ৰদৰ্শনীমূলক ভাওনা প্ৰদৰ্শন কৰা হ'ব। 2006 চনৰ পৰা অনুষ্ঠিত হোৱা এই দ্বিবাৰ্ষিক ভাওনা সমাৰোহত এইবাৰ প্ৰথম দিনা 500 সূত্ৰধাৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। সমাৰোহত দিনৰ ভাগত শিশু মহিলাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অহা 26 জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া 77 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'বলগীয়া অসমৰ প্ৰতীকপটযোগে ধুবুৰী জিলাৰ আখচাৰী কান্দি গাঁৱৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্ৰতীকপটৰ জৰিয়তে আচাৰী কান্দি শিল্পীসকলৰ দৈনন্দিন জীৱন, তেওঁলোকৰ আহিলাপাতি, কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্ৰীৰ লগতে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ সৈতে জড়িত সাংস্কৃতিক উপাদানসমূহ প্ৰদৰ্শন কৰা হ'ব। এই প্ৰতীকপটৰ বাবে আনুমানিক 45-50 লাখ টকা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ধুবুৰীৰ দেৱীতোলা উন্নয়নখণ্ডৰ অন্তৰ্গত আচাৰী কান্দি নামৰ সৰু গাঁওখন মৃৎশিল্পৰ বাবে বিখ্যাত। হোজাই জিলাৰ লংকাৰ ঐতিহ্যমণ্ডিত লংকা হাইস্কুলত আজিৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী সমাৰোহ অনুষ্ঠিত হৈছে। আজি কাৰ্যসূচীৰ আৰম্ভণিতে লংকা হাইস্কুলৰ মূল পতাকা উত্তোলন, মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন আৰু সতীৰ্থ সমাৰোহৰ পতাকাৰ লগতে সৰ্বমুঠ 3 পতাকা উত্তোলন কৰা হয়। পৰৱৰ্তী সময়ত সমবেত সংগীত শ্বহীদ তৰ্পণ, জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মায়াবিনী গীত পৰিৱেশন কৰা হয়। 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৰোহত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু আৰু সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই অংশগ্ৰহণ কৰাৰ কথা। অসম ফুটবল সন্থাই 2025-26 বৰ্ষৰ সন্তোষ ট্ৰফীৰ 79 সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত ভাগ ল'বলগীয়া অসমৰ ছিনিয়ৰ পুৰুষ ফুটবল দলৰ 22 খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ ঢকুৱাখনা আৰু চিলাপথাৰত 21 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা 25 জানুৱাৰীত হ'বলগীয়া 10ম মিচিং যুৱ মহোৎসৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ। শিৱসাগৰ জিলাত অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ লক্ষ্যৰে শিল্পী মানস ৰবীনৰ উদ্যোগত গঠিত ৰবীন আৰ্মিত পঞ্জীয়ন প্ৰক্ৰিয়া অনুষ্ঠিত। মাজুলী জিলাত অহা 19 জানুৱাৰীৰ পৰা জাপানী এনকেফেলাইটিছৰ চিটা প্ৰদান অভিযান আৰম্ভ আৰু অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰৰ বাবে অসমৰ 4 জিলাৰ প্ৰাৰ্থীৰ নিযুক্তি ৰেলী।